এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে বি টি আৰ চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আৰু চুক্তিত স্বাক্ষৰ কৰা সংগঠনৰ প্ৰতিনিধিবৰ্গৰ ত্ৰিপাক্ষিক বৈঠক জাতিংগা আৰু লামপুৰৰ মাজত ভূমিস্খলন হোৱা ৰেলপথৰ পৰা আৱৰ্জনা আঁতৰোৱাৰ কাম পূৰ্ণগতিত অব্যাহত শুভাংশু শুক্লাসহ চাৰিগৰাকী মহাকাশচাৰীৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে প্ৰৱেশ শিৱসাগৰৰ ভটীয়াপাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নিৰ্গমন ক্ৰমাৎ হ্ৰাস পাইছে বুলি অ' এন জি চিৰ কৰ্তৃপক্ষৰ প্ৰকাশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদকদ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা 2020 চনত স্বাক্ষৰিত বি টি আৰ চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবৰ্গৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবৰ বাবে থকা যুটীয়া সচিব নীৰজ কুমাৰ বানসুৰৰ অধ্যক্ষতাত নতুন দিল্লীৰ নৰ্থ ব্লকত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰালয়ৰ উপ সচিব এন আৰ মিন্স অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথ আৰু বি টি চিৰ প্ৰধান সচিব আকাশদ্বীপে চৰকাৰী পক্ষৰ হৈ অংশগ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থা প্ৰাক্তন এন ডি এফ বি আৰু ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনক প্ৰতিনিধিত্ব কৰা 10গৰাকী সদস্যই আজি বৈঠকত অংশগ্ৰহণ কৰে আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে জনোৱা মতে আজিৰ বৈঠকত শোণিতপুৰ বিশ্বনাথ আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বড়ো বসতি প্ৰধান অঞ্চলসমূহলৈ বি টি আৰৰ সম্প্ৰসাৰণ বি টি আৰলৈ অধিক স্বায়ত্তশাসন আৰু অধিক ক্ষমতা হস্তান্তৰ কৰিব বিচৰা 125 সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ পাৰিতকৰণ আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও বিষয় আলোচনা কৰা হয় আলোচনাত অংশগ্ৰহণ কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োকে ধৰি প্ৰতিনিধিসকলে এই বৈঠকত ইতিবাচক আৰু গঠনমূলক বুলি অভিহিত কৰে আজিৰ বৈঠক সন্দৰ্ভত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে এইদৰে কয়
আজি প্ৰায় 11টা বজাৰ পৰা 12:30লৈকে 1.5 ঘণ্টা জোৰা ৰিভিউ মিটিং যি ট্ৰাইপাৰ্টাইট এটা ৰিভিউ মিটিং প্ৰতি ছমাহ ছমাহত আলোচনা হয় যে একৰ্ডৰ কিমান সংখ্যক ৰূপায়ণ হৈ গ'ল আৰু কিমান ৰূপায়ণ হ'বলৈ বাকী আছে সেই গোটেই বিষয়টো লৈ পেলাই আজি আলোচনা আমি কৰোঁ আৰু আলোচনা কালত যথেষ্ট গুৰুত্বপূৰ্ণ কথাখিনি আমি উত্থাপন কৰোঁ আৰু ভাৰত চৰকাৰৰ অসম চৰকাৰে বৰ্তমানলৈকে যিখিনি ৰূপায়ণ সেই ৰূপায়ণ বিষয়বস্তুখিনি তেওঁলোকে দাঙি ধৰিছে তো আমাৰ স্পষ্ট কথা হ'ল যে আৰু আমি দাবী জনাইছোঁ যে অহা 2026ৰ আগে আগে আগন্তুক 6 মাহত চুক্তিৰ প্ৰতিটো টোপা ক্ষিপ্ৰতাৰে 100% ৰূপায়ণ হ'ব লাগে আৰু এই ক্ষেত্ৰত শোণিতপুৰ বিশ্বনাথত 60খন গাঁও অন্তৰ্ভুক্ত হ'ল আৰু অধিক গাঁও অন্তৰ্ভুক্ত কৰাৰ কথা আমি দাবী জনাইছোঁ বিটিআৰৰ দক্ষিণ প্ৰান্তত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে আমি দাবী জনাইছোঁ আৰু আৰ্টিকল 125 মানে 285 সংবিধান সংশোধনী যি বিধেয়ক যাৰ দ্বাৰা বিটিআৰক অধিক ক্ষমতা বা ছেল্ফ অট'নমি শক্তিশালী কৰিব ইয়াৰ কাৰণে আমি এই আগন্তুক যি ছামাৰ ভেকেশ্যন যি পাৰ্লিমেণ্ট হ'বলৈ গৈ আছে টেবুল কৰি পেলাই যদি আন আন ৰাজ্যত সমস্যা আছে অসমৰ ক্ষেত্ৰত বি টি আৰ কাৰ্বি আংলঙৰ ডিমা আছাও তাত পাছ কৰিবলৈ আমি ৰাজ্যসভাৰ লোকসভাত আমি দাবী উত্থাপন কৰিছোঁ
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনত পৰম্পৰাগত বিচাৰ পদ্ধতি সুচাৰুৰূপে প্ৰৱৰ্তনৰ বাবে 2000 চনৰ স্বায়ত্তশাসিত পৰিষদ আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে আজি ডিফুত অনুষ্ঠিত পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত 251 সংখ্যক অধিৱেশনত ৰাজ্যপালে অনুমোদন জনোৱা স্বায়ত্তশাসিত পৰিষদ বিধেয়কখনৰ 4নম্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাত সেউজ সংকেত দিয়া হয় আজি পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দাখিল কৰা 2025-26 বৰ্ষৰ অতিৰিক্ত লেখানুদানতো সদনে সৰ্বসন্মতিক্ৰমে অনুমোদন জনায় উত্তৰ পূব সীমান্ত ৰেলৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰেলপথৰ পৰা শিলবালি আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে ভূমিস্খলন হোৱা অঞ্চল ভ্ৰমণ কৰি অহা আমাৰ শিলচৰৰ সংবাদদাতা আখিৰাণী দাসে জনোৱা মতে বৰ্তমান 15খন এস্কেভেটৰ আৰু 200ৰো অধিক শ্ৰমিকে ৰেলপথছোৱাৰ ৰেল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে নিশাই কাম কৰি আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে আজি ভূমিস্খলন হোৱা অঞ্চলটো পৰিদৰ্শন কৰি মেৰামতি কাৰ্যৰ বুজ লয়। তেওঁ কয় যে বতৰ অনুকূল হলে অহা সোমবাৰৰ ভিতৰত এই পথেৰে আংশিকভাৱে ৰেল চলাচল পুনৰ আৰম্ভ কৰিব পৰা যাব। মেৰামতি হোৱাৰ পাছত ভূমিস্খলন হোৱা অঞ্চলৰ 100 মিটাৰ অংশত সাৱধানতাৰে লেহেমীয়া গতিত ৰেল চলাচল কৰা হ'ব আৰু ভূমিস্খলন প্ৰতিৰোধৰ বাবে থকা গাৰ্ডৱালৰ পুনৰ নিৰ্মাণৰ বাবে আৰু প্ৰায় এমাহ সময় লাগিব। পূৰ্বৰ মিটাৰগেজ ৰেলপথৰ ওপৰতে ব্ৰডগেজ ৰেলপথ স্থাপন কৰাৰ ফলত এই ৰেলপথছোৱাৰ কিছু কাৰিকৰী আঁসোৱাহ ৰৈ গৈছে। তেওঁ কয় যে লংকাৰ পৰা শিলচৰ সংলগ্ন মাইনাৰ বন্দলৈ প্ৰায় 160 কিলোমিটাৰ দৈৰ্ঘৰ নতুন দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে জৰীপ চলাই থকা হৈছে।
ছিংগল লাইন ছেকচন মে ইচি এলাইনমেণ্ট মে মিটাৰ গেজ কা ৰুট উচি কে ওপৰ ইয়ে ব্ৰডগেজ ৱালা বনায়া গয়া অৰ মিটাৰ গেজ কে লিয়ে ৰুট সহি থা কিউকি ট্ৰেইন হালকি হতি হে লোড কম হতে হে ব্ৰডগেজ বনা ট্ৰেফিক বড়া নম্বৰ অফ ট্ৰেইন বহুত বঢ় গই তো উতনা সক্ষম ইয়ে ট্ৰেক উসকো লেনে কে লিয়ে নহীঁ তো ইসকে লিয়ে ডাবলিং ৱালা অলৰেডি প্ৰজেক্ট সৰ্ভে চল ৰহা হে লংকা সে মইনাৰ বণ্ড অলৰেডি রেল মন্ত্রী ভি আয়ে থে ফরি মে উনোনে ইয়ে চিজ ক্লিয়ার কিয়া ইসকো সবসে সমঝতে হুয়ে কি লঙ্কা সে মোইনার বন্ড এক নয়া প্রজেক্ট হোগা ব্রডগেজ কা 160 কিলোমিটার কি লাইন হোগি মোর মেইনলি ও বননে কে বাদ হম লোক সারি মেল এক্সপ্রেস ট্রেন ওয়াহাঁ সে চলায়েঙ্গে অর প্রিডোমিনেটলি গুডস ট্রেন ইয়াঁ সে চলায়েঙ্গে তো ভি টানলস ভি কাফি আয়েঙ্গি অর ও প্রজেক্ট করিব 30,000 করোড় কা প্রজেক্ট হ্যায় লেকিন অভি সর্ভে কি স্টেজ মে হ্যায় অ্যালাইনমেন্ট ফিক্স হোগা কাম চালু হোগা 5 সাল তো লগেগা এক पैसेंजर्स की तकलीफ हम समझ में आ रही लेकिन हम वही आपको कहा कि जल्दी से जल्दी शुरू करेंगे लेकिन सेफ ट्रैवल हमारी प्रायोरिटी है।
श्रोता कले बातरी सुनिसे आकाशवाणी गुवाहाटी केंद्र परा
বেজ বেজালিৰে বিষাক্ত সর্পদংশনত আক্রান্তজনক বচাব পাৰিনে বা সাপ না থাকিলে মানব জাতিৰ কি হ'ব বাৰু?
এনে বহু কথাৰ উত্তৰৰ বাবে মোৰ সৈতে শুনক দৃষ্টিপাত অহা 28 জুনৰ নিশা 8:02 য'ত লগ পাব বিশিষ্ট সৰ্পৰোগ বিশেষজ্ঞ ডাক্তৰ সুৰজিৎ গিৰিক।
একবাৰ যদি সৰ্পদংশন হৈছে, যদি সেই সাপডালে বিষ দিছে, যদি আপোনাৰ তেজত সোমাইছে, তেনেহ'লে আপোনাক এণ্টিভেনম প্ৰয়োগ কৰিব লাগিব আৰু তেজত সোমোৱাটো বাধা দিব নোৱাৰে। পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে যদিহে বিষাক্ত সাপে দংশন কৰিছে। সৰ্পদংশনটো মানে আপোনাৰ যেতিয়া দিব সি মানে আপোনাৰ বেজী দিয়া নিচিনাকে বিটো দিয়ে। প্ৰথমে মাংসপেশীত দিব, মাংসপেশীৰ পৰা লাহে লাহে তেজত সোমাব, তেজৰ পৰা আপোনাৰ গোটেই বডিত আপোনাৰ সি বিয়পি যাব। সৰ্পদংশনৰ পিছত আপুনি বান্ধিব নালাগে, ধুব নালাগে, চুপিব নালাগে, কাটিব নালাগে, এটাই কাম কৰিব লাগে, দংশন অংশটো যিমান পাৰি লৰচৰ কৰিব দিব নালাগে।
ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে দৃষ্টিপাত শনিবাৰ 28 জুনৰ নিশা 8:02 কেৱল আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা।
এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ধন্যবাদ জিন্তি। ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাসহ 4গৰাকী মহাকাশচাৰী কঢ়িয়াই নিয়া এক্সিয়ম 4 অভিযানৰ স্পেচ এক্স ড্ৰেগন মহাকাশযানখনে আজি বিয়লি 4 বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে উপস্থিত হোৱাত ভাৰতে ইতিহাস ৰচিছে। এই সাফল্যৰ জৰিয়তে লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই 1984 চনত ৰাকেশ শৰ্মাৰ পাছত মহাকাশত অৱতৰণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হ'ল। এই ঐতিহাসিক অভিযানত আমেৰিকা, ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ 4গৰাকী মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 14 দিন বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা চলাব। এক্সিয়ম 4 অভিযানে কেৱল বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা চলোৱাই নহয়, ই ভাৰতক বিশ্বৰ প্ৰযুক্তিৰ পাৱাৰ হাউচ হিচাপে উত্থানক প্ৰতিফলিত কৰিছে। ইয়াৰ ফলত মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ সামৰ্থ, বহন ক্ষমতা আৰু বিশ্বৰ অভিযানৰ বাবে গুৰুত্বপূৰ্ণ অৱদানক অধিক প্ৰসাৰিত কৰিব। শুভাংশু শুক্লাই খাদ্য আৰু মহাকাশ পৰিপুষ্টিৰ লগত জড়িত উল্লেখযোগ্য পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগিতাৰে তথা নাছাৰ সমৰ্থনেৰে চলাবলগীয়া এই সম্পৰীক্ষাই মহাকাশত জীৱন ৰক্ষাৰ ব্যৱস্থাৰ, বহন ক্ষমতা আৰু ভৱিষ্যতে দীৰ্ঘ সময়ৰ মহাকাশ পৰ্যটনৰ গুৰুত্বপূৰ্ণ দিশসমূহ চালি জাৰি চাব। তেওঁলোকে লগতে ভৱিষ্যতৰ মহাকাশ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি সূক্ষ্ম মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ, মহাকাশৰ বিকিৰণ, পৰিপুষ্টিজনিত খাদ্যৰ উৎস আদি সন্দৰ্ভত পৰীক্ষা কৰিব। ইপিনে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে শুভাংশু শুক্লা তথা এক্সিয়ম 4 অভিযানৰ দলটোক সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ আগত ডঃ সিঙে কয় যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 14 দিন অতিবাহিত কৰিবলগীয়া দিনকেইটা বিশ্ববাসীয়ে অতি আগ্ৰহ আৰু তীব্ৰ উৎকণ্ঠাৰে প্ৰত্যক্ষ কৰিব। শিৱসাগৰৰ ভটীয়া পাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নিৰ্গমন ক্ৰমাৎ হ্ৰাস পাইছে বুলি ONGC কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ অধীনত অব্যাহত থকা অভিযানে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। দলটোৱে ষ্টেয়াৰ কেছ, জটিল তাঁৰ আৰু অন্যান্য গাঁথনিগত উপাদানকে ধৰি ৰিগৰ বাকী থকা সকলো সামগ্ৰী সফলতাৰে আঁতৰাইছে। এই গুৰুত্বপূৰ্ণ পদক্ষেপত ৰিগৰ উপগাঁথনিটো নিৰাপদে আঁতৰোৱা আৰু টানি অনাৰ পৰিপ্ৰেক্ষিতত ৱেলহেডলৈ প্ৰৱেশ প্ৰশস্ত হৈছে। ইয়াৰ ফলত চূড়ান্ত কূপ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ অপৰিহাৰ্য অংশ হিচাপে অনাগত অভিযানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পৰৱৰ্তী পৰ্যায়ত সাৱধানতাৰে ব্লু আউট প্ৰিভেণ্টাৰ আঁতৰোৱা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। ইয়াৰ পাছত ৱেল কেপিং কৌশলৰ অংশ হিচাপে এটা বিকল্প গোট স্থাপন কৰা হ'ব বুলিও বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ডাউন টাউন উড়ন সেতু অহা 6 জুলাইত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। নিৰ্দিষ্ট সময়ৰ পূৰ্বেই এই উড়ন সেতু নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰমিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটীৰ যানজঁটৰ সমস্যা নিৰ্মূলৰ ক্ষেত্ৰত উড়ন সেতুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ লগতে আশা প্ৰকাশ কৰে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি পুনৰ জিন্তি ৰাণী ডেকাৰ ওচৰলৈ উভতি যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সংক্ৰমণৰ অৱসান, সকলোৰে বাবে প্ৰতিৰোধ, চিকিৎসা আৰু নিৰাময়। ডিব্ৰুগড়তো আজি এই দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগতে চকু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত তথা অসম ৰাজ্যিক নিচামুক্ত মাদক দ্ৰব্য নিবাৰণী পৰিষদ আৰু মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত আজি জেংৰাইমুখ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। শোণিতপুৰ জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন মাদক দ্ৰব্য বিৰোধী সজাগতা সভাৰ আয়োজন কৰে। মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু জাগীৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত এই দিৱস উপলক্ষে বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ পৰা হ'বলগীয়া ক্ষতি, মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৱেন চন্দ্ৰ নেওগে অনাগত দিনত এখন নিচামুক্ত সুস্থ সমাজ গঠনৰ বাবে সকলোৱে একত্ৰিত হৈ কাম কৰিবলৈ শপতবাক্য পাঠ কৰোৱায়। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণতো আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয়। জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচী অনুসৰি সজাগতা সমদল উলিওৱা হয়। দৰং জিলা আৰক্ষীৰ উদ্যোগত মঙলদৈ থানা চৌহদৰ পৰা এই দিৱস উপলক্ষে সজাগতা সমদল উলিওৱা হয়। ইপিনে বিশ্বনাথৰ পানীভঁৰালত থকা আৰক্ষী ছাউনীৰ চৌহদত এই দিৱসৰ লগত সংগতি ৰাখি 2 কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী দাহ কৰা হয়। অনুষ্ঠানত বিশ্বনাথৰ আৰক্ষী অধীক্ষক সুভাষী দেৱৰ্ষী চৌধুৰী উপস্থিত থাকে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো আজি মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ 12খন থানা এলেকাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত হয়। একেদৰে জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা মহাবিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যত শেহতীয়াকৈ চিৰিঞ্জেৰে মাদক দ্ৰব্য গ্ৰহণৰ ফলত HIV সংক্ৰমণ বৃদ্ধি পোৱা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যৰ 9খন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত HIV পৰীক্ষাৰ ব্যৱস্থা আছে। অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই, বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ দেশৰ শীৰ্ষ বক্সাৰৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা তেলেংগানাত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেচনৰ উদ্যোগত হ'বলগীয়া এই প্ৰতিযোগিতাখনত অসমৰ দুগৰাকী বক্সাৰ লাভলীনা আৰু অংকুশিতাই অসমৰ পৰিৱৰ্তে টপ আঁচনিৰ তৰফৰ পৰাহে অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। BTR চুক্তি ৰূপায়ণ সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তিত স্বাক্ষৰ কৰা সংগঠনৰ প্ৰতিনিধিবৰ্গৰ ত্ৰিপাক্ষিক বৈঠক। জাতিংগা আৰু লামপুৰৰ মাজত ভূমিস্খলন হোৱা ৰেলপথৰ পৰা আৱৰ্জনা আঁতৰোৱাৰ কাম পূৰ্ণগতিত অব্যাহত। শিৱসাগৰৰ ভটীয়া পাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নিৰ্গমন ক্ৰমাৎ হ্ৰাস পাইছে বুলি ONGCৰ কৰ্তৃপক্ষৰ প্ৰকাশ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।